এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত 12,900 যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান, কাৰ্বি আংলঙত 2,109 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শতাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, তাৰালাংচুত কৰ্কট কেন্দ্ৰ মুকলি, অসমত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি নহয় বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ আৰু বৰাক উপত্যকাত ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুৱ সমাজক আহ্বান জনাইছে। ৰাজ্যখনক আৰ্থিক দিশত আগবঢ়াই নিয়াৰ বাবে যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দ্বিতীয় কিস্তিৰ ধনৰাশি বিতৰণৰ উদ্দেশ্যে আজি আয়োজিত অনুষ্ঠানত তেওঁ এই মত প্ৰকাশ কৰে। তেওঁ আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত 12,900 যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰে। দ্বিতীয় কিস্তিৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
মুখ্যমন্ত্ৰীৰ যিটো আমি CM AAA আত্মনিৰ্ভৰ অসম আঁচনি আমি ৰূপায়ণ কৰিছিলো 2023 চনৰ আমি ছেপ্টেম্বৰ মাহত 25,000 যুৱক যুৱতীক 1,00,000 টকা আগবঢ়াইছে। ইয়াৰ ভিতৰত যিসকল যুৱক যুৱতীয়ে 1,00,000 টকা সুন্দৰভাৱে ব্যৱহাৰ কৰিলে আঁচনিৰ মানদণ্ড অনুসৰি তেওঁলোকক আজি আমি আৰু 1,00,000 টকা মুকলি কৰি দিলোঁ। অৱশ্যে 25,000 যুৱক যুৱতীৰ ভিতৰত 13,000 দ্বিতীয় বা চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল। বাকী 12,000 যুৱক যুৱতীক আমি আৰু 90 দিন সময় দিছোঁ। তেওঁলোকে যদি প্ৰথম 1,00,000 টকাৰ সদব্যৱহাৰ কৰিব পাৰে আমি 90 দিন পিছত তেওঁলোককো তেওঁলোকৰ চূড়ান্ত কিস্তিত 1,00,000 টকা আগবঢ়াব পাৰিম।
গুৱাহাটীৰ এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক কাৰ্বি আংলঙলৈ যায়। জিলাখনৰ তাৰালাংচুত তেওঁ ডিফু কৰ্কট চিকিৎসা কেন্দ্ৰ আৰু চাৰিখৰীয়া খৰচিং টেৰাং ইংজাৰ কাপ উৰণ সেতু মুকলি কৰে। তাৰালাংচুত 270 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰ্কট কেন্দ্ৰটোৰ জৰিয়তে ৰোগীসকলে কৰ্কট ৰোগৰ বিশেষ চিকিৎসা লাভ কৰিব। একেদৰে 228 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা খৰচিং টেৰাং ইংজাৰ কাপ উৰণ সেতুখনৰ জৰিয়তে চহৰখনৰ যানজঁটৰ সমস্যা যথেষ্ট হ্ৰাস পাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে আন্তঃগাঁথনি উন্নয়নৰ দিশত নতুন দিশৰ সূচনা কৰি 2,109 কোটি টকা ব্যয় সাপেক্ষ শতাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰংচিনা চাৰ্পো আহংজাইত আয়োজিত এই অনুষ্ঠানত তেওঁ 816 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, ডিফু টাউন লেক, কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ বিলাংভেগ জলক্ৰীড়া ক্ষেত্ৰকে ধৰি 54টা প্ৰকল্প উদ্বোধন কৰাৰ লগতে 1,293 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া 53টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কাৰ্বি আংলঙৰ কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰীগৰাকী যোৰহাটলৈ ৰাওনা হয়। যোৰহাটত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে বৰুৱা চাৰিআলিত কিছু সময়ৰ পাছতে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 178 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মণিৰাম দেৱান পিয়লি বৰুৱা উৰণ সেতু উদ্বোধন কৰিব। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা আদি বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে 159 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা স্বৰাজ উদ্যান, 250 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ, 19 কোটি টকা প্ৰকল্প ব্যয়েৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল ভৱন, ইনডোৰ ষ্টেডিয়াম, 200খন বিচনাযুক্ত ছাত্ৰাবাস আৰু 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপৰীয়া নামঘৰৰ অতিথিশালা উদ্বোধন কৰিব। তেওঁ লগতে 19 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া বৰভেটী প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। অসমত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত অসমতো ৰন্ধন গেছৰ নাটনি হ'ব বুলি কেইবাদিনো বাতৰি প্ৰকাশ পোৱাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত সাংবাদ মাধ্যমৰ আগত কয় যে ভাৰতলৈ সম্প্ৰতি 40খন দেশৰ পৰা গেছ অনাৰ ব্যৱস্থা কৰা হৈছে। ৰাছিয়ায়ো ভাৰতলৈ নতুনকৈ গেছ আৰু তেল পঠিওৱাৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত গেছৰ নাটনি হবলৈ নিদিয়ে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ বিভিন্ন প্ৰান্তত পৰহিলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। দক্ষিণ হালমাৰা মানকাছৰ জিলাতো লোক আদালতৰ বাবে প্ৰস্তুতি চলিছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনৰ হাতিঙমাৰী ফেকামাৰীত লোক আদালত অনুষ্ঠিত হ'ব। হাতিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'বলগীয়া এই কাৰ্যসূচীত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক আৰু ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা সংক্ৰান্তীয় গোচৰ, বেংকৰ ঋণ আদি বিষয়সমূহ খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ'ব। ইচ্ছুক ব্যক্তিসকলে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব বুলি জিলা আইন সেৱা প্ৰাধিকাৰী সচিব জয়ন্ত কুমাৰ শইকীয়াই প্ৰকাশ কৰে।
এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমত আসাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ তত্বাৱধানত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিয়ে দক্ষিণ শালমৰা মানকাছাৰত অহা 14 মাৰ্চ তাৰিখে লোক আদালতৰ আয়োজন কৰিছে। এই লোক আদালতত সৰ্বমুঠ আমি প্ৰায় 608 কেছ এতিয়ালৈকে আমি আইডেণ্টিফাই কৰিছোঁ আৰু বিভিন্ন দেৱানী গোচৰ, ফৌজাদাৰী গোচৰ যিবিলাক কম্পাউণ্ডেবল হয়, আপোনাৰ লেণ্ড ৰেভিনিউ কেছেছ, তদুপৰি বেংক আৰু APDCL মেটাৰবিলাকো তাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু APDCLৰো ভালে সংখ্যক কেছ এবাৰ লোক আদালতত ফিক্স কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ কৰিব। এই উপলক্ষে কোকৰাঝাৰ, কামৰূপ মহানগৰ, কাছাৰকে ধৰি সংশ্লিষ্ট জিলাকেইখনত প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰিত প্ৰডাক্ট পাইপ লাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেল লাইন আৰু 1,180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথ, বৈদ্যুতিকীকৰণ ৰেলপথ প্ৰকল্প মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰো শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বি আংলঙত 2,320 কোটি টকা ব্যয় সাপেক্ষ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। 14 মাৰ্চত শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। 15 মাৰ্চত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। সেইদিনা তেওঁ দিনৰ 10 বজাত প্ৰাগজ্যোতিপুৰ চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব। দিনৰ 11 বজাত তেওঁ বিজেপিয়ে আয়োজন কৰা যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব। অসম আৰক্ষীৰ বিশেষ বাহিনীয়ে জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত 2 লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰু বজালিত অভিযান চলাই গ্ৰেপ্তাৰ কৰা এই লোক দুজন শ্বাহিদুল ইছলাম আৰু জাহিনুৰ ইছলাম বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টীম আৰু জামাতুল মুজাহিদিন কাম কৰাৰ তথ্যৰ আধাৰত আৰক্ষীয়ে 2 জনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে পূৰ্বে জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে 16 জন লোকক গ্ৰেপ্তাৰ কৰিছিল। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক নাবাৰ্ডৰ সহযোগত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বিষ্ণুজ্যোতি জনকল্যাণ সমিতিয়ে আজিৰে পৰা তামোলপুৰ জিলাৰ কলবাৰী গাঁৱত জীৱিকা উদ্যোগ উন্নয়ন প্ৰকল্প আৰম্ভ কৰিছে। জিলাখনৰ 20টা আত্মসহায়ক গোটৰ 120 গৰাকী উদ্যমী মহিলাক লৈ এই প্ৰকল্প আৰম্ভ কৰা হৈছে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত কাঠফুলা খেতি আৰু ইয়াৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰস্তুতকৰণৰ 10 দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। তদুপৰি মহিলাসকলক উন্নতমানৰ কাঠফুলা খেতিৰ অভিজ্ঞতা আহৰণৰ বাবে 2টা গোটত বিভক্ত কৰি প্ৰদৰ্শনীমূলক ভ্ৰমণৰো ব্যৱস্থা কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত 12,900 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ ধন প্ৰদান। কাৰ্বি আংলঙত 2,109 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 100ধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। তাৰালাংছত কৰ্কট কেন্দ্ৰ মুকলি। অসমত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ নাটনি নহয় বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ আৰু বৰাক উপত্যকাত ব্যাপক প্ৰস্তুতি।